খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীত পিয়াৰলেছৰ এখন চিকিৎসালয় উদ্বোধন কৰাৰ অন্তত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে চীন কৰ্তৃপক্ষৰ সৈতে বিষয়টো লৈ আলোচনা কৰিছে বা কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মাণৰ ফলত অসমত কিদৰে প্ৰভাৱ পৰিব সেই বিষয়ে এতিয়াই ক'ব পৰা নাযায় বুলিও প্ৰকাশ কৰে। বিষয়টো লৈ বিশেষজ্ঞসকলৰ দুই ধৰণৰ মত আছে বুলি তেওঁ মন্তব্য কৰে। ব্ৰহ্মপুত্ৰৰ অধিকাংশ পানী অৰুণাচল প্ৰদেশ, ভূটান বা অন্য উৎসৰ পৰা অহা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে একাংশ বিশেষজ্ঞৰ মতে বান্ধ নিৰ্মাণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী কমিব, ৰাজ্যৰ বান সমস্যা হ্ৰাস পাব আৰু আন একাংশ বিশেষজ্ঞৰ মতে ইয়াৰ ফলত খৰালি ব্ৰহ্মপুত্ৰৰ পানী শুকাই যাব আৰু ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ প্ৰভাৱিত হ'ব। ন্যায়াধীশ আশুতোষ কুমাৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। ন্যায়াধীশ আশুতোষ কুমাৰ ইয়াৰ পূৰ্বে পাটনা উচ্চ ন্যায়ালয়ৰ কাৰ্যবাহী মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, অধিবক্তা আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰ্যবাহী ন্যায়াধীশ লানু চুংকুম জমিৰক কলকাতা উচ্চ ন্যায়ালয়লৈ আৰু ন্যায়াধীশ সুমন শ্যামক বোম্বে উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে এখন নৱনিৰ্মিত দলং, এটা নামঘৰ, এটা পশুপালন গৃহও উদ্বোধন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এখন ৰাজহুৱা সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 1983 চনত 23 লোকৰ মৃত্যুৰ বিনিময়ত গৰুখুটি ৰক্ষাৰ কাহিনী সোঁৱৰণ কৰে। 2021 চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ এমাহ নৌহওঁতে গৰুখুটি ভ্ৰমণ কৰি ডঃ শৰ্মাই গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ পৰিকল্পনা কৰা বুলি ভাষণত উল্লেখ কৰে। গৰুখুটিৰ সফল উচ্ছেদে চৰকাৰক সাহসী কৰি তোলা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। গৰুখুটিৰ পাছতে বৰচলা, লামডিং, বটদ্ৰবা, চাপৰ আৰু পাইকানতো চৰকাৰে উচ্ছেদ চলায়। তেতিয়াৰে পৰা অব্যাহত থকা উচ্ছেদ অভিযানৰ জৰিয়তে চৰকাৰে 1,29,000 মাটি দখলকাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে দুই এদিনৰ ভিতৰতে উৰিয়ামঘাটতো উচ্ছেদ চলিব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে এই গৰুখুটিৰ প্ৰকল্পতে ৰাজ্যৰ খিলঞ্জীয়া যুৱক যুৱতীৰ বাবে এখন কৃষি বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ লক্ষ্য লোৱা হৈছে বুলি জানিবলৈ দিয়ে। অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ কনাট পুৰকাশ্যৰ লগতে তিনিগৰাকী মনোনীত সদস্যই আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে। উচ্চ সদনৰ সভাপতি জগদীপ ধনখৰে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অসমীয়াত আৰু কনাট পুৰকাশ্যই সংস্কৃতত শপত লয়। মনোনীত সদস্য কেইগৰাকীৰ ভিতৰত ডঃ মীনাক্ষী জৈন, চি সদানন্দ মাষ্টাৰ আৰু হৰ্ষবৰ্ধন শৃংলা আছে। সদনে লগতে যোৱাবাৰৰ অধিৱেশনৰ পাছৰ সময়ছোৱাত দেহাৱসান ঘটা 7 প্ৰাক্তন সাংসদলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি অসম সচিবালয়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দুগৰাকী অধ্যক্ষ, কাৰিকৰী আৰু অকাৰিকৰী বিভাগৰ 59 সহকাৰী অধ্যাপককে ধৰি মুঠ 61 প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই নিযুক্তিকে ধৰি অভিযান্ত্ৰিক তথা কাৰিকৰী শিক্ষানুষ্ঠানৰ বাবে 2021 পৰা বৰ্তমানলৈকে 1,210 প্ৰাৰ্থীক মেধাভিত্তিত নিযুক্তি দিয়া হৈছে। চিৰাং জিলা আৰক্ষীয়ে যোৱা শনিবাৰৰ পৰা অভিযান চলাই জিলাখনত 7 চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। লোককেইজনৰ পৰা কেইবাখনো বাহন, মাইক্ৰ এটিএম মেচিন, ভালেসংখ্যক এটিএম কাৰ্ড, চিম কাৰ্ড আদি জব্দ কৰা হৈছে। এই লোককেইজনে দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধত লিপ্ত হৈ জনসাধাৰণক প্ৰবঞ্চনা কৰি আহিছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। কামৰূপ জিলাৰ শৰাইঘাট মহাবিদ্যালয়ৰ 45 প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শৰাইঘাট অতীত আৰু বৰ্তমান শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত উত্তৰ গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত সিঁচৰতি হৈ থকা ঐতিহাসিক সমলৰ দৰে আন কোনো ঠাইতে পোৱা নাযায় বুলি মন্তব্য কৰে। এই সমলসমূহ অধ্যয়নত অধিক গুৰুত্ব দিব লাগে বুলিও আয়ুক্তগৰাকীয়ে মত প্ৰকাশ কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।